এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ত্ৰিনিদাদ আৰু টবেগৰ সফল ভ্ৰমণ সামৰি পাঁচদেশীয় ভ্ৰমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনোছ আয়াৰ্ছত উপস্থিত হৈছে। ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্বপ্ৰসিদ্ধ বহুৰা যাত্ৰাৰ আয়োজন কৰা হৈছে। প্ৰযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰ'ছফ্টে বিশ্বজনীন পুনৰ্গঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে 25 বছৰৰ পাছত পাকিস্তানত কাম কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে। কানাডা অপেন ছুপাৰ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে আৰু এছবেষ্টন টেষ্টৰ তৃতীয় দিনৰ সামৰণিত ভাৰত তুলনামূলকভাৱে শক্তিশালী স্থিতিত উপনীত হৈছে। ত্ৰিনিদাদ আৰু টবেগৰ ভ্ৰমণ সামৰি পাঁচদেশীয় ভ্ৰমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনোছ আয়াৰ্ছত উপস্থিত হৈছে। আৰ্জেণ্টিনাত প্ৰধানমন্ত্ৰী মোদীক প্ৰৱাসী ভাৰতীয়সকলে বিশেষ শাস্ত্ৰীয় নৃত্যৰে আদৰণি জনায়। শ্ৰীমোদীয়ে আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী তথা জাতীয় নায়ক জেনেৰেল জোস দে ছেন মাৰ্টিনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ ভ্ৰমণ আৰম্ভ কৰিব। আনুষ্ঠানিক অভ্যৰ্থনাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উভয় দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰৰ অন্বেষণ কৰাৰ উদ্দেশ্যে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়ো দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য আৰু ভেষজ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, আন্তঃগাঁথনি, খনন আৰু খনিজ সম্পদ, কৃষি আৰু খাদ্য সুৰক্ষা, সেউজ শক্তি, তথ্য যোগাযোগ প্ৰযুক্তি আৰু ডিজিটেল উদ্ভাৱন, দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু জনসম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰৰ সহযোগিতাৰ নতুন পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলনৰ আপাহতে যোৱা নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদী আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়েৰ মাইলি আলোচনাত মিলিত হৈছিল। প্ৰধানমন্ত্ৰী 2018 চনত G20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আৰ্জেণ্টিনালৈ গৈছিল যদিও এয়া হৈছে বিগত 57 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দেশখনলৈ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। পাঁচদেশীয় যাত্ৰালৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাক লেটিন আমেৰিকাত ভাৰতৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সহযোগী আৰু G20 ৰাষ্ট্ৰগোষ্ঠীৰ অন্যতম ঘনিষ্ঠ অংশীদাৰ বুলি অভিহিত কৰিছিল। আৰ্জেণ্টিনা ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী ৰিঅ ডি জেনেৰিঅত হ'বলগীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ব্ৰাজিললৈ যাব। পাঁচদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নামিবিয়ালৈ যাব। ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্বপ্ৰসিদ্ধ বহুৰা যাত্ৰাৰ আয়োজন কৰা হৈছে। এই যাত্ৰাত দেৱদেৱী কেইগৰাকীয়ে তেওঁলোকৰ জন্মস্থান বুলি গণ্য কৰা শ্ৰীগুণ্ডিচা মন্দিৰত এসপ্তাহ অতিবাহিত কৰি ৰথেৰে দ্বাদশ শতিকাৰ তীৰ্থস্থান শ্ৰীজগন্নাথ মন্দিৰলৈ উভতি আহিব। পুৰীৰ ৰজা গজপতি মহাৰাজ দিব্যসিংদেৱে আজি দিনৰ 2:30 বজাৰ পৰা 3:30 বজাৰ ভিতৰত চেৰা পহানোৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিষ্কাৰ কৰিব। ইয়াৰ পাছত 3খন ৰথত ঘোঁৰা জুতি দিয়া হ'ব। বিয়লি 4 বজাত ৰথ টনাৰ পৰম্পৰা আৰম্ভ হ'ব। হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে কালি সন্ধিয়া শ্ৰীগুণ্ডিচা মন্দিৰত সন্ধ্যা দৰ্শন অনুষ্ঠানত দেৱতাকেইগৰাকীক দৰ্শন কৰে। যোৱা 29 জুনত শ্ৰীগুণ্ডিচা মন্দিৰৰ সমীপত ঠেলাহেঁচা ঘটনাত পদপিষ্ট হৈ 3জন লোকে প্ৰাণ হেৰুওৱা আৰু কেইবাজনো আহত হোৱালৈ চাই বহুৰা যাত্ৰাৰ বাবে ব্যাপক সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰ'ছফ্টে বিশ্বজনীন পুনৰ্গঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে 25 বছৰৰ পাছত পাকিস্তানত কাম কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে। ক্লাউড বেছড পাৰ্টনাৰ লেড আৰ্হিৰ দোহাই দি কোম্পানীয়ে এই কথা ঘোষণা কৰিছে। এই আৰ্হিৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত কোম্পানীটোত কৰ্মৰত প্ৰায় 9,100গৰাকী কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়া হৈছে। মাইক্ৰ'ছফ্টৰ পাকিস্তানৰ মুৰববী জাভেদ ৰহমানে কোম্পানীটোৰ কাম কাজ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ দেশখনৰ প্ৰত্যাহ্বানজনক অৰ্থনৈতিক পৰিস্থিতি, ৰাজনৈতিক অস্থিৰতা, কৰৰ উচ্চ হাৰ, মুদ্ৰাজনিত বিষয় আৰু বাণিজ্যিক বাধা নিষেধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে। ইপিনে পাকিস্তানৰ ৰাষ্ট্ৰপতি ডঃ আৰিফ আলভিয়ে এই সিদ্ধান্তক পাকিস্তানৰ অৰ্থব্যৱস্থাৰ বাবে বিপদৰ সংকেত বুলি অভিহিত কৰিছে। 2000 চনৰ 7 মাৰ্চত পাকিস্তানত কাম কাজ আৰম্ভ কৰা মাইক্ৰ'ছফ্ট কোম্পানীটোৱে দেশখনৰ ডিজিটেল বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষজ্ঞসকলে মত প্ৰকাশ কৰা অনুসৰি কোম্পানীটোৱে কাম কাজ বন্ধ কৰা কাৰ্যই পাকিস্তানৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি কঢ়িয়াই অনা অশনি সংকেতকে সূচাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIA ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্য ৰাষ্ট্ৰলৈ অবৈধ মানৱ সৰবৰাহৰ ঘটনাত জড়িত থকাৰ অভিযোগত দিল্লী আৰু হিমাচল প্ৰদেশৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্ত সংস্থাটোৱে এটা বিবৃতিযোগে ব্যক্তি দুজনৰ এজনে অবৈধ আৰু বিপদসংকুল পথেৰে ভুক্তভোগীসকলৰ যাত্ৰাৰ সুবিধা কৰি দিয়াত মূল ভূমিকা পালন কৰিছিল আৰু আনজনে এই যাত্ৰাত সহায় আগবঢ়োৱা লেটিন আমেৰিকাৰ লোকসকললৈ পুঁজি হস্তান্তৰৰ সৈতে জড়িত আছিল। ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনৰ থকা প্ৰায় 350টা আশ্ৰয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগতে এই কথা প্ৰকাশ কৰি কয় যে 2023 চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্ৰয় শিবিৰসমূহত থকা লোকসকলক এই মাহৰ পৰাই 3টা পৰ্যায়ত বিকল্প স্থানত সংস্থাপিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে কৰা কেইবালানিও আলোচনাৰ অন্তত আশ্ৰয় শিবিৰসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা 62,000ৰ পৰা 57,000লৈ হ্ৰাস হৈছে বুলি শ্ৰীসিঙে জানিবলৈ দিয়ে। চুৰাচানপুৰ কাংপক পি জিলাত থকা প্ৰায় 8,000 শৰণাৰ্থীক প্ৰথম পৰ্যায়ত এই মাহৰ ভিতৰতে স্বগৃহলৈ ঘূৰাই পঠিওৱা হ'ব। প্ৰতিটো পৰিয়ালকে নিজ নিজ বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে 3,00,000 টকাকৈ আগবঢ়াব বুলিও মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে নিৰাপত্তা বাহিনীয়ে যোৱা 3 জুলাইৰ নিশাৰ পৰা 4 জুলাই পুৱালৈকে মণিপুৰৰ বিভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, আছাম ৰাইফলছ আৰু সেনাবাহিনীয়ে টেনপাল, কাংপকপি, চান্দেল আৰু চুৰাচানপুৰ জিলাত অভিযান চলাই 203টা বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত 21টা ইনচাচ ৰাইফল, 11টা এ কে শ্ৰেণীৰ ৰাইফল, 26টা এছ এল আৰ, 2টা স্নাইপাৰ ৰাইফল, 17টা .303 ৰাইফল, 2টা 51mm মৰ্টাৰ আৰু 30টা IED আছে। কানাডা অপেন ছুপাৰ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰীকান্তে আজি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ষষ্ঠ স্থানৰ খেলুৱৈ চীনা টাইপেইৰ চাও টিয়েন চেনক 21-18, 21-9 গেমত পৰাভূত কৰে। শ্ৰীকান্ত আজি ছেমি ফাইনেলত জাপানৰ তৃতীয় বাছনিপ্ৰাপ্ত কেণ্টা নিচিমটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:10 আৰম্ভ হ'ব। নিচিমটই ভাৰতৰ শংকৰ মুথুস্বামীক 21-15, 5-21, 21-17 গেমত পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে মহিলাৰ ছিংগলছত ভাৰতৰ শ্ৰীয়াংচি ৱালিছেট্টি ডেনমাৰ্কৰ অমালে চুলজেৰ বিৰুদ্ধে পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। এছবেষ্টন টেষ্টৰ তৃতীয় দিনৰ সামৰণিত ভাৰত তুলনামূলকভাৱে শক্তিশালী স্থিতিত উপনীত হৈছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ বাবে অনুষ্ঠিত টেষ্ট মেচখনৰ কালি তৃতীয় দিনা ইংলেণ্ডে প্ৰথম ইনিংছত 407 ৰাণত 8টা উইকেট হেৰুওৱাত আলহী দলটোৱে প্ৰথম ইনিংছত 180 ৰাণৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে। ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনটোৰ 3 দিনান্তত 1 উইকেটৰ বিনিময়ত 64 ৰাণ সংগ্ৰহ কৰে। খেলখনৰ 2টা দিন বাকী থকাৰ লগতে দ্বিতীয় ইনিংছৰ 9টা উইকেট বাকী থকা অৱস্থাত ভাৰত সামগ্ৰিকভাৱে ইংলেণ্ডতকৈ 244 ৰাণত আগবাঢ়ি আছে। ইংলেণ্ডৰ প্ৰথম ইনিংছত দলটোৰ উইকেট ৰক্ষক জেমি স্মিথ আৰু হেৰী ব্ৰুকছৰ যুটীয়ে 6ষ্ঠ উইকেটৰ যুটীত অভিলেখ সংখ্যক 303 ৰাণ যোগ দি দলটোক ফ'ল' অনৰ পৰা ৰক্ষা কৰে। স্মিথে অপৰাজিত 148 ৰাণ সংগ্ৰহ কৰে। হেৰী ব্ৰুকছ 158 ৰাণত আউট হয়। ভাৰতৰ হৈ মহম্মদ ছিৰাজে 6টা আৰু আকাশদ্বীপে 4টা উইকেট দখল কৰে। দ্বিতীয় ইনিংছত ভাৰতে যশস্বী জয়ছৱালৰ উইকেট হেৰুৱাইছে। কে এল ৰাহুলে 28 ৰাণ আৰু কৰুণা নায়াৰে 7 ৰাণ কৰি বেট ধৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ত্ৰিনিদাদ আৰু টবেগৰ সফল ভ্ৰমণ সামৰি পাঁচদেশীয় ভ্ৰমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছত উপস্থিত হৈছে। ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্বপ্ৰসিদ্ধ বহুৰা যাত্ৰাৰ আয়োজন কৰা হৈছে। প্ৰযুক্তিখণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছফ্টে বিশ্বজনীন পুনৰ্গঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে 25 বছৰৰ পাছত পাকিস্তানত কাম কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে। কানাডা অপেন ছুপাৰ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু এছবেষ্টন টেষ্টৰ তৃতীয় দিনৰ সামৰণিত ভাৰত তুলনামূলকভাৱে শক্তিশালী স্থিতিত উপনীত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।